আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, উমৰাংছৰ তিনকিলোৰ কয়লাখনিত উদ্ধাৰ অভিযান অব্যাহত, কোনো শ্ৰমিকক জীৱিত অৱস্থাত উদ্ধাৰৰ সম্ভাৱনা নাই বুলি উদ্ধাৰকাৰী সংস্থাৰ প্ৰকাশ, বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগটো পূৰ্ণাংগ বিভাগৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয় অনুদান আয়োগৰ অনুমোদন, ৰাজ্যবাসী উৎফুল্লিত, বড়ো সাহিত্য সভাৰ 64 সংখ্যক অধিৱেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচীত অবড়ো লোকসকলৰ সৈতে বাৰ্তালাপ, বড়ো ভাষাৰ অনুভৱ অভিজ্ঞতা, বড়ো ভাষাৰ মৰ্যাদা বিষয়ক আলোচনাচক্ৰ, গুৱাহাটীৰ খানাপাৰা ফাৰ্মগেট খেলপথাৰত আজিৰে পৰা তিনিদিনীয়াকৈ পশুধন আৰু হাঁহ কুকুৰা মেলাৰ আয়োজন, আৰু গুৱাহাটীত আজি ISL এখন খেলত নৰ্থ ইষ্ট ইউনাইটেড FC পঞ্জাৱ FCৰ সন্মুখীন। যোৱা সোমবাৰে উমৰাংছৰ তিনকিলোৰ কয়লাখনিত হঠাতে সোমোৱা পানীৰ বাবে সংঘটিত দুৰ্ঘটনাৰ 4 দিন অতিবাহিত হোৱাৰ পাছতো খনিৰ ভিতৰত আবদ্ধ শ্ৰমিকৰ সন্ধান উলিয়াব পৰা হোৱা নাই। উদ্ধাৰ কাৰ্য নিয়োজিত নৌসেনা বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য বাহিনী, সেনাবাহিনী, কোল ইণ্ডিয়া লিমিটেডৰ উদ্ধাৰকাৰী বাহিনী আদি সকলো সংস্থাই এতিয়া কোনো শ্ৰমিকক জীৱিত অৱস্থাত উদ্ধাৰ কৰিব পৰা অৱস্থা নাই বুলি ঘোষণা কৰিছে। বিশাখাপট্টনমৰ নৌ সেনা কমাণ্ডৰ পৰা অহা উদ্ধাৰকাৰী দলে কালিও উদ্ধাৰ কাৰ্যত দূৰ সংবেদী বাহন ব্যৱহাৰ কৰে আৰু কোল ইণ্ডিয়াই ব্যৱহাৰ কৰা উচ্চমানৰ পানী নিষ্কাশন যন্ত্ৰৰে খনিৰ অভ্যন্তৰৰ পৰা পানী সিঁচাৰ কাম অব্যাহত ৰাখে। অসমৰ লগতে পশ্চিমবংগ আৰু নেপালৰ শ্ৰমিক আবদ্ধ হৈ থকাৰ বাতৰি ওলোৱাৰ লগে লগে তিনকিলোলৈ অহা শ্ৰমিককেইজনৰ পৰিয়ালৰ লোকে অধীৰ আগ্ৰহেৰে প্ৰিয়জনক জীৱিত অথবা মৃত অৱস্থাত পোৱাৰ আশাৰে উদ্ধাৰ অভিযানস্থলীত প্ৰচণ্ড শীতকো নেওচি দিন ৰাতি অতিবাহিত কৰিছে। আমালৈ অহা শেহতীয়া বাতৰি অনুসৰি কালি নিশালৈ চলা অভিযানত কোনো মৃতদেহ উদ্ধাৰ কৰিব পৰা হোৱা নাই। নৌসেনা, বায়ুসেনা আৰু অসম আৰক্ষীয়ে নিৰৱচ্ছিন্নভাৱে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। বিশাখাপট্টনমৰ পৰা অনা বিশেষ যন্ত্ৰৰে কালি দিনৰ ভাগৰে পৰা উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে। আজিও আবদ্ধ শ্ৰমিকৰ সন্ধানত উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলাব। ইতিমধ্যে ঘটনাস্থলীত অসম আৰক্ষীৰ শীৰ্ষ সেনা বিষয়াকে ধৰি বহু জ্যেষ্ঠ অভিযন্তাই উদ্ধাৰ অভিযানৰ বাবে বাহৰ পাতি আছে। ইফালে কংগ্ৰেছকে ধৰি কেইবাটাও বিৰোধী দলে উমৰাংছৰ খনি দুৰ্ঘটনাৰ প্ৰকৃত তথ্য চৰকাৰে দিয়া নাই বুলি অভিযোগ কৰিছে। উচ্চতম ন্যায়ালয়ে নিষিদ্ধ ঘোষণা কৰাৰ পাছতো কিদৰে ৰাজ্যখনত এন্দুৰৰ গাঁত সদৃশ গাঁত খান্দি অবৈধভাৱে কয়লা নিষ্কাশন কাৰ্য চলাই থকা হৈছে সেই বিষয়েও বিৰোধী দলসমূহে চৰকাৰৰ পৰা স্পষ্টীকৰণ দাবী কৰিছে। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা দেশৰ অন্যতম সন্মানজনক শিক্ষা প্ৰতিষ্ঠান শান্তি নিকেতনৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগটো পূৰ্ণাংগ বিভাগৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয় অনুদান আয়োগে অনুমোদন জনাইছে। বিশ্বভাৰতী কৰ্তৃপক্ষই কালি আনুষ্ঠানিকভাৱে এই অনুমোদন পত্ৰ লাভ কৰে। বিশ্বভাৰতীৰ তৰফৰ পৰা পূৰ্ণাংগ অসমীয়া বিভাগৰ বাবে যোৱা বছৰৰ 3 এপ্ৰিলত প্ৰস্তাৱ সম্বলিত বিস্তৃত প্ৰতিবেদন আয়োগলৈ প্ৰেৰণ কৰা হৈছিল। আয়োগে বিশ্বভাৰতীৰ পৰা প্ৰস্তাৱিত 6টা অধ্যাপক পদৰ বিপৰীতে 4টা পদত অনুমোদন দিছে। ইয়াৰে ভিতৰত 1টা সহযোগী আৰু 3টা সহকাৰী অধ্যাপকৰ পদ। কেন্দ্ৰীয় বিত্ত বিভাগে অনুমোদন জনালে ৰাজ্যখনৰ বাহিৰৰ একমাত্ৰ অসমীয়া ভাষাৰ বিভাগটো কাৰ্যকৰীভাৱে পূৰ্ণাংগ বিভাগলৈ উন্নীত হ'ব। ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰা অসমীয়া ভাষা শিক্ষাৰ গৱেষণাৰ এই স্বীকৃতিয়ে ৰাজ্যবাসীক আনন্দিত কৰি তুলিছে। বিশ্বভাৰতীৰ সাংবাদিকতা বিভাগৰ প্ৰাক্তন ছাত্ৰ তথা আমাৰ সংবাদদাতা মানস প্ৰতিম শৰ্মা বৰ্তমান বিশ্বভাৰতী চৌহদত আছে আৰু খন্তেক সময় আগতে তেওঁ আমাক এইদৰে জনাইছে।
যোৱা প্ৰায় 7-8 বছৰ ধৰি বিশ্বভাৰতী কৰ্তৃপক্ষৰ তৰফৰ পৰা বা অসমীয়া বিভাগটোত যিসকল কৰ্মৰত হৈ আছিল, প্ৰধানকৈ আমি নাম ল'ব লাগিব ডক্টৰ সংগীতা শইকীয়া বাইদেউলৈ। বিশ্বভাৰতী কৰ্তৃপক্ষৰ তৰফৰ পৰা যি যোৱা 7-8 বছৰ ধৰি প্ৰচেষ্টা অব্যাহত আছিল, তাৰ ফলত এই সিদ্ধান্তলৈ উপনীত হ'ল আৰু বিশ্ববিদ্যালয় অনুদান আয়োগে ইতিমধ্যে বিশ্বভাৰতী কৰ্তৃপক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে। কিছু মাত্ৰ যি চৰকাৰী কাম কাজৰ বাবে আনুষ্ঠানিকতা বাকী থাকে, বিত্ত মন্ত্ৰালয়ৰ পৰা এটা আনুষ্ঠানিক এখন পত্ৰ বা এটা সিদ্ধান্ত অহাৰ বাবে আমি বাট চাব লাগিব। বিশ্বভাৰতীৰ বিদ্যা ভৱন প্ৰাংগণত অৱস্থিত বৰ্তমানৰ যি অসমীয়া বিভাগটো আছে, সেই বিভাগটোৱে ফলে ফুলে জাতিষ্কাৰ হৈ পূৰ্ণাংগ ৰূপ লাভ কৰিছে, মাত্ৰ আনুষ্ঠানিকতা বাকী। আৰু এয়া নিশ্চয় অসমবাসীৰ বাবে আনন্দৰ বতৰা। বিশ্ববাৰতীৰ কথা প্ৰসংগলৈ আহিছো, যিহেতু আমি বৰ্তমান বিশ্বভাৰতী শান্তি নিকেতনত উপস্থিত। ইয়াত আমি অধ্যয়ন কৰা এয়া সাংবাদিকতা বিভাগে 25 বছৰ সম্পূৰ্ণ কৰিলে আৰু ইয়াত অসমৰ কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী, অধ্যাপক, সহযোগী অধ্যাপক, সহকাৰী অধ্যাপক পদত কৰ্মৰত হৈ আছে। গতিকে এই সময়ছোৱাত বিশ্বভাৰতীৰ সৈতে অসমৰ বা অসমবাসীৰ পূৰ্বৰ পৰা যি সম্পৰ্ক আছিলে, সেই ক্ষেত্ৰত নতুন এই স্বীকৃতিয়ে আৰু অধিক সম্পৰ্ক গাঢ় কৰিব বুলি আমি বিশ্বাস কৰিব পাৰো।
তাত কেনেধৰণৰ পৰিৱেশ কালি সৃষ্টি হৈছিল?
তাত কেইবাটাও বিভাগ আছে। গতিকে তাত এই খবরে সৃষ্টির মাজত এক আনন্দ বতৰা সৃষ্টি কৰিছে, ইজনে আনজনক অভিনন্দন জ্ঞাপন কৰিছে। আৰু বিশেষকৈ আমি নাম লব লাগিব ডক্টৰ সংগীতা শইকীয়া, তেখেতে যোৱা বৰ্ষত এক অনলাইন পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন যোগে এই ক্ষেত্ৰত যি প্ৰচেষ্টা বিশ্বভাৰতী কৰ্তৃপক্ষৰ আছিল তাক পুনৰ গতি প্ৰদান কৰিছিল আৰু তেখেতক সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে। লগতে যিসকল ছাত্ৰ ছাত্ৰী বা অসমৰ যিসকল ছাত্ৰ ছাত্ৰী বা অসমৰ যিসকল শিক্ষাগুৰু বৰ্তমান বিশ্বভাৰতী প্ৰাংগণত আছে তেওঁলোকে এই ক্ষেত্ৰলৈ আনন্দ প্ৰকাশ কৰিছে আৰু একেদৰে অসমত থকা আমাৰ অসমবাসীও নিশ্চয় এই ক্ষেত্ৰত আনন্দিত হ'ব।
উল্লেখযোগ্য যে 2016 চনৰে পৰা বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগটোক পূৰ্ণাংগৰূপে গঢ়ি তোলাৰ বাবে দাবী উত্থাপন কৰি অহা হৈছিল। 1979 চনত এজনীয়া অধ্যাপকৰ আসনেৰে আৰম্ভ হোৱা বিভাগটোৱে আৰু 4 বছৰৰ পিছতে স্বৰ্ণ জয়ন্তী বৰ্ষত ভৰি দিব। ওদালগুৰি জিলাৰ ডিমাকুছিৰ দৈমুনগৰ সমন্বয় ক্ষেত্ৰত কালিৰে পৰা বড়ো সাহিত্য সভাৰ 64 সংখ্যক অধিৱেশন 4-দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অধিৱেশনখনৰ মূল তোৰণ আৰু সাহিত্য একাডেমী বঁটাপ্ৰাপক ড০ ৰীতা বড়োৱে খেংখ্ৰাই শীৰ্ষক শুভংকৰ উন্মোচন কৰে। অধিৱেশনৰ সৈতে সংগতি ৰাখি গঢ়ি তোলা বড়ো লিটাৰেৰী পায়নিয়াৰ পাৰ্কখন সাহিত্য একাডেমী বঁটাপ্ৰাপক নবীন মল্ল বড়োৱে উদ্বোধন কৰে। আজি দ্বিতীয় দিনাৰ কাৰ্যসূচীত অবড়ো লোকসকলৰ সৈতে বাৰ্তালাপ, বড়ো ভাষাৰ অনুভৱ অভিজ্ঞতা, বড়ো ভাষাৰ মৰ্যাদা সম্পৰ্কে এখন আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। বড়ো সাহিত্য সভাৰ সভাপতি ডঃ সুৰথ নাৰ্জাৰীৰ সঞ্চালনত হ'বলগীয়া আলোচনা চক্ৰখনত অসম লোকসেৱা আয়োগৰ অধ্যক্ষ দেৱৰাজ উপাধ্যায়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ইছমাইল হুছেইন আৰু বড়ো স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই আজি ডিমাকুছি শীৰ্ষক এখন স্মৃতি গ্ৰন্থও উন্মোচন কৰিব। ইয়াৰ পাছত চুবুৰীয়া ৰাষ্ট্ৰ নেপাল আৰু বাংলাদেশৰ লগতে ভাৰতৰ কেইবাখনো ৰাজ্যৰ প্ৰতিনিধিৰ সৈতে বিশেষ মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আবেলি সাহিত্য একাডেমী বঁটাপ্ৰাপক নন্দেশ্বৰ দৈমাৰীয়ে কবি সন্মিলন উদ্বোধন কৰিব। বিশিষ্ট চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, অভিনেতা তথা সুদক্ষ খেলুৱৈ সমৰেন্দ্ৰ নাৰায়ণ দেৱ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হাস্পাতালত ICU-ত চিকিৎসাধীন হৈ আছে। যোৱা 6 জানুৱাৰীত সংকটজনক অৱস্থাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ চিকিৎসাৰ ক্ষেত্ৰত কোনো ধৰণৰ ত্ৰুটি নকৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ অধীক্ষকক নিৰ্দেশ দিয়াৰ লগতে 1,00,000 টকাৰ অনুদান আগবঢ়াৰ কথা ঘোষণা কৰিছে। তেওঁ কেইবাখনো নাটক, চলচ্চিত্ৰ, তথ্যচিত্ৰ, ধাৰাবাহিক পৰিচালনা কৰাৰ উপৰি বিভিন্ন সামাজিক সংগঠনৰ সৈতে জড়িত আছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰত অংশকালীন সংবাদদাতাৰ আবেদন পত্ৰ গ্ৰহণৰ আজি অন্তিম দিন। ডিব্ৰুগড়, ধেমাজি, বিশ্বনাথ, হোজাই, কামৰূপ, বজালি, পশ্চিম কাৰ্বি আংলং আৰু কাছাৰ জিলাৰ আগ্ৰহী প্ৰাৰ্থীসকলে আজিৰ ভিতৰত সম্পূৰ্ণ আবেদন পত্ৰ আকাশবাণী গুৱাহাটীৰ চানমাৰীত থকা কাৰ্যালয়ত নিজ হাতে জমা দিব পাৰিব। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাও আহক যদুমণি শইকীয়াৰ সৈতে।
কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু কৃষি তথা কৃষক কল্যাণ দপ্তৰৰ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ উপস্থিতিত ৰাজ্যৰ 50,000 পৰিয়ালৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহপ্ৰৱেশ অনুষ্ঠান আৰু বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতিৰ মৃত্যুৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়কেইখন বাতৰি কাকতে প্ৰথম পৃষ্ঠাত ভিন ভিন শিৰোনামেৰে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে দুয়োটা বাতৰিকে ফটোসহ গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাতৰিটোৰ শিৰোনাম 50,000 লোকৰ ঘৰ, উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী চৌহান, হিতাধিকাৰীৰ গৃহপ্ৰৱেশ। অসমীয়া খবৰ আৰু দ্য চেণ্টিনেল কাকতেও এই বাতৰিটো ফটোসহ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে জ্ঞানদা কাকতিৰ মৃত্যুৰ বাতৰিটোৰ সমান্তৰালকৈ দেশত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ লোৱাৰ সন্দৰ্ভত প্ৰস্তুত কৰা এটা বিতং বাতৰি মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। বাতৰিটোৰ শিৰোনাম দেশত ক্ৰমে সংকুচিত নিয়োগৰ ক্ষেত্ৰ, 80 বিভাগত খালি 9,56,000 পদ। দৈনিক জনমভূমি কাকতে অসমত এটা প্ৰতিৰক্ষা কৰিডৰ স্থাপনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ সন্দৰ্ভত প্ৰস্তুত কৰা এটা বাতৰিক মুখ্য বাতৰিৰ স্থান দিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ'চিয়েচনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌহদ উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰ কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে। এই সন্দৰ্ভত বাৰ এছ'চিয়েচনে সংবাদমেল সম্বোধন কৰি চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। এ চি এছ বিষয়া অশ্বিনী দলেৰ অবৈধ সা সম্পত্তিৰ সন্দৰ্ভত মৰিগাঁও আৰু ডিমৌত মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই অভিযান চলোৱাৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতে ফটোসহ গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে বনজুয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছৰ বিস্তীৰ্ণ অঞ্চলত ধবংসৰ সূচনা কৰাৰ এটা বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি বাতৰিৰ মাজলৈ পুনৰ ঘূৰি যাওঁ।
গুৱাহাটীৰ খানাপাৰা ফাৰ্মগেট খেলপথাৰত পশুপালন আৰু পশু চিকিৎসা বিভাগ, অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ উদ্যোগত আজিৰে পৰা তিনিদিনীয়াকৈ পশুধন আৰু হাঁহ কুকুৰা মেলাৰ আয়োজন কৰা হৈছে। এই মেলাত উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ ডেৰ শতাধিক বিপণীয়ে অংশগ্ৰহণ কৰিব। মেলাত বিভিন্ন প্ৰজাতিৰ পশুধন, হাঁহ কুকুৰা, আলংকৰিক চৰাই প্ৰদৰ্শন আৰু বিক্ৰীৰ উপৰি বিভিন্ন পশুজাত আৰু দুগ্ধজাত সামগ্ৰীৰ বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি পশুপালনত ব্যৱহৃত আধুনিক যন্ত্ৰপাতি, সঁজুলি, আচবাব আদি প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হৈছে। বিগত বৰ্ষৰ দৰে এইবাৰো মেলাত শ্ৰেষ্ঠ গোপালক, ছাগলী পালক, মহ পালক, গাহৰি পালক আৰু উন্নত জাতৰ ঘাঁহ খেতিয়কক ৰাজ্যিক আৰু জিলাভিত্তিক পুৰস্কাৰ প্ৰদান কৰা হ'ব। ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ পশুপালকক 1,00,000 টকাৰ পুৰস্কাৰ আগবঢ়োৱা হ'ব। পশুধন আৰু হাঁহ কুকুৰা মেলা উপলক্ষে বিভিন্ন কাৰিকৰী সত্ৰ, আলোচনা চক্ৰ আদিৰ লগতে পশুপালকৰ বাবে বিনামূলীয়া প্ৰশিক্ষণৰো ব্যৱস্থা কৰা হৈছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, তথ্য প্ৰযুক্তি আৰু বিজ্ঞান প্ৰযুক্তি তথা জলবায়ু পৰিৱৰ্তন মন্ত্ৰী কেশৱ মহন্তই কালি বেংককত থাইলেণ্ডৰ পৰ্যটন আৰু আতিথ্য খণ্ডৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হয় আৰু 25 ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত হ'বলগীয়া বিনিয়োগকাৰী সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনায়। তেওঁ লগতে থাইলেণ্ডৰ পৰ্যটন আৰু আতিথ্য ক্ষেত্ৰৰ আগশাৰীৰ প্ৰতিষ্ঠানসমূহৰ শীৰ্ষ কাৰ্যবাহীসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ সেই দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যটকসকলৰ মাজত অসমক আকৰ্ষণীয় পৰ্যটন ক্ষেত্ৰ হিচাপে উপস্থাপনৰ বিষয়টো আলোচনা কৰে। থাইলেণ্ডত ভাৰতৰ উপ উচ্চায়ুক্ত পৌলমী ত্ৰিপাঠীৰ উপস্থিতিত হোৱা এই আলোচনাত অসম চৰকাৰৰ হৈ মন্ত্ৰী কেশৱ মহন্তৰ সৈতে উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ সচিব ডাঃ এছ লক্ষ্মণ, পৰ্যটন সঞ্চালক ৰণোজ বৰকটকী আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ যুটীয়া সচিব অভিষেক জৈন উপস্থিত থাকে। ইণ্ডিয়ান ছুপাৰ লীগত আজি গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত পাঞ্জাব এফ চিৰ বিৰুদ্ধে নৰ্থ ইষ্ট ইউনাইটেড এফ চি অৱতীৰ্ণ হ'ব। চলিত এই লীগত নৰ্থ ইষ্ট ইউনাইটেড আৰু পাঞ্জাব এফ চিয়ে তিনিবাৰকৈ মুখামুখি হৈছে। ইয়াৰে এখন খেল ড্ৰ হোৱাৰ বিপৰীতে উভয় দলে এখনকৈ খেলত জয়লাভ কৰিছে। উল্লেখযোগ্য যে পাঞ্জাব এফ চি একেৰাহে 4খন খেলত পৰাস্ত হৈ গুৱাহাটীলৈ আহিছে। নৰ্থ ইষ্ট ইউনাইটেড দল ক্ৰমাগতভাৱে 3খন খেলত অপৰাজয় হৈ আছে আৰু দলটোৱে বৰ্তমানলৈকে 14খন খেলৰ পৰা 22 পইণ্ট লাভ কৰি তালিকাৰ ষষ্ঠ স্থানত আছে। উদালগুৰি জিলাৰ খাগ্ৰাবাৰী জনতা হাইস্কুল খেলপথাৰত অনুষ্ঠিত 22 সংখ্যক সৰ্বভাৰতীয় আন্ঠাইগৌৰা বডোচা গোল্ডকাপ ভলীবল চেম্পিয়নশ্বিপত এ এ চি বি গুৱাহাটীয়ে তিনিচুকীয়াক 3-0 ফলাফলত পৰাজিত কৰি খিতাপ দখল কৰে। খাগ্ৰাবাৰী ক্ৰীড়া সন্থা আৰু খাগ্ৰাবাৰী আঞ্চলিক সমিতিৰ সহযোগত তথা এপছুৰ উদ্যোগত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 24 ঘণ্টাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড আৰু মণিপুৰৰ ঠায়ে ঠায়ে ডাঠ কুঁৱলী পৰাৰ লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ'ব বুলি আগলি বতৰা জাৰি কৰিছে। আনহাতে বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যক কুঁৱলীয়ে আৱৰি ৰাখিব। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 24 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 12 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল 22.4 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল 13.5 ডিগ্ৰী চেলছিয়াছ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেটি পুনৰ এবাৰ। উমৰাংচুৰ তিনকিলোৰ কয়লাখনিত উদ্ধাৰ অভিযান অব্যাহত, কোনো শ্ৰমিকক জীৱিত অৱস্থাত উদ্ধাৰৰ সম্ভাৱনা নাই বুলি উদ্ধাৰকাৰী সংস্থাৰ প্ৰকাশ। বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগটো পূৰ্ণাংগ বিভাগৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয় অনুদান আয়োগৰ অনুমোদন, ৰাজ্যবাসী উৎফুল্লিত। বড়ো সাহিত্য সভাৰ 64 সংখ্যক অধিৱেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচীত অবড়ো লোকসকলৰ সৈতে বাৰ্তালাপ, বড়ো ভাষাৰ অনুভৱ, অভিজ্ঞতা, বড়ো ভাষাৰ মৰ্যাদা বিষয়ক আলোচনা চক্ৰ। গুৱাহাটীৰ খানাপাৰা ফাৰ্মগেট খেলপথাৰত আজিৰে পৰা তিনিদিনীয়াকৈ পশুধন আৰু হাঁহ কুকুৰা মেলাৰ আয়োজন আৰু গুৱাহাটীত আজি আই এছ এলৰ এখন খেলত নৰ্থ ইষ্ট ইউনাইটেড এফ চি পাঞ্জাব এফ চিৰ সন্মুখীন। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি পুৱা 10 বজাত শুনিবলৈ পাব।